জিরিমিয়া দ-অধ্যায়। হে ইজৰাইল বংশ, যিহুৱাই তোমালোকক যি কথা ঘোষণা কৰিছে তাক শুনা। যিহুৱাই এইদৰে কৈছে, তোমালোকে বিভিন্ন জাতিৰ ব্যৱহাৰ নিশিকিবা আৰু আকাশমণ্ডলৰ নানা অদ্ভুত লক্ষণ দেখি ব্যাকুল নহবা, কাৰণ বিভিন্ন জাতিয়েহে সেইবোৰ দেখি ব্যাকুল হয়, কিয়নো জাতিবোৰৰ ৰীতি নীতিবোৰ অসাৰ। কাৰণ এজন মানুহে কাঠনিৰ পৰা এডাল গছ কাটি উলিয়ায়, সেয়ে কোঠাৰে কৰা মানুহৰ হাতৰ কাৰ্য হৈ উঠে, তেতিয়া তেওঁলোকে তাক ৰূপ আৰু সোণেৰে অলংকৃত কৰে, আৰু সেয়ে নপৰিবৰ বাবে হাতুৰীয়ে গজাল মাৰি তাক মজবুত কৰে। সেইবোৰ শিল্পকাৰে খাজুৰ গছৰ আকৃতিৰে কুণ্ডত কটা কাঠৰ নিচিনা আৰু কথা ক'ব নোৱাৰে, সেইবোৰক বৈ নিবলগীয়া হয় কাৰণ সেইবোৰে খোজ কাঢ়িব নোৱাৰে। তোমালোকে সেইবোৰলৈ ভয় নকৰিবা, কাৰণ সেইবোৰে কোনো পাপ কৰিব নোৱাৰে আৰু হিত কৰিবলৈকো সেইবোৰৰ সাধ্য নাই। হে যিহুৱা, তোমাৰ তুল্য কোনো নাই, তুমি মহান আৰু তোমাৰ নাম পৰাক্ৰমত মহৎ। সেই জাতিবোৰৰ মহাৰাজ, তোমাক কোনে ভয় নকৰিব, কিয়নো সেয়েই তোমাৰে বাবে উপযুক্ত, কাৰণ জাতিবোৰৰ সকলো জ্ঞানী লোকৰ মাজত আৰু তেওঁলোকৰ সকলো ৰাজ্যৰ মাজত তোমাৰ তুল্য কোনো নাই। কিন্তু তেওঁলোক সম্পূৰ্ণকৈ পশুতুল্য আৰু নিবোধ, মূৰ্তিবোৰৰ শিক্ষা লোৱা এডোখৰ কাঠ মাথোন। টৰ্চিছৰ পৰা শিল্পকাৰৰ আৰু সোণাৰীৰ হাতে কৰা পটাৰ ৰূপ আৰু উফজৰ পৰা সোণ তেওঁলোকে আনে। সেইবোৰৰ পৰিধান বস্ত্ৰ নীল আৰু বেঙেনা বৰণীয়া সূতাৰে কৰা, সেই আটাইবোৰ নিপুণ মানুহৰ কাৰ্য। কিন্তু যিহুৱা সত্য ঈশ্বৰ, তেওঁ জীৱন্ত ঈশ্বৰ আৰু অনন্তকাল স্থায়ী ৰজা। তেওঁ ক্ৰোধত পৃথিৱী কঁপে আৰু জাতিবোৰে তেওঁৰ কোপ সহিব নোৱাৰে। তোমালোকে তেওঁলোকক এই কথা কোৱা, যি দেৱতাবোৰে আকাশমণ্ডল সৰ্জন কৰা নাই, সেইবোৰ পৃথিৱীৰ পৰা আকাশমণ্ডলৰ তলৰ পৰা উচ্ছন্ন হ'ব। তেওঁ নিজ শক্তিৰে পৃথিৱীৰ সৰ্জন কৰিলে, নিজ জ্ঞানেৰে জগত স্থাপন কৰিলে আৰু নিজ বুদ্ধিৰে আকাশমণ্ডল বিস্তাৰ কৰিলে। তেওঁ মাত লগালে আকাশমণ্ডলৰ জলসমূহৰ কোলাহল হয়, আৰু তেওঁ পৃথিৱীৰ অন্তভাগৰ পৰা ভাৱবোৰ তোলে। তেওঁ বৃষ্টিৰ কাৰণে বিজুলী সৰ্জে আৰু নিজ ভঁৰালৰ পৰা বতাহ বাহিৰ কৰি আনে। প্ৰতিজন মানুহ পশুতুল্য আৰু জ্ঞানশূন্য, প্ৰতিজন সোণাৰী আৰু কটা প্ৰতিমাৰ দ্বাৰাই লজ্জিত হয়, কাৰণ তাৰ হাঁচত ঢলা মূৰ্তিবোৰ মিছা, সেইবোৰৰ ভিতৰত কোনো নিশ্বাস প্ৰশ্বাস নাই। সেইবোৰ ভাৱ আৰু প্ৰবঞ্চনাৰ কাৰ্য মাথোন, দণ্ড দিয়াৰ সময়ত সেইবোৰ বিনষ্ট হ'ব। জাকোবৰ অংশ সেইবোৰৰ দৰে নহয়, কাৰণ তেওঁ সকলোৰে নিৰ্মাণকৰ্তা, আৰু ইজৰাইল তেওঁৰ আধিপত্যৰ ফৈদ, বাহিনীসকলৰ জিহুৱা তেওঁৰ নাম। জিৰচালেম নিবাসীসকললৈ ঘটিব লগা আপদ। হে অৱৰোধ নগৰ নিবাসিনী, তোমাৰ বস্তু বাহানি গোটাই লৈ এই ঠাইৰ পৰা আঁতৰি যোৱা, কিয়নো জিহুৱা এই কথা কৈছে, চোৱা, মই এইবাৰ দেশ নিবাসীসকলক ফিংগাৰ হিলৰ নিচিনাকৈ দলিয়াই পেলাম আৰু তেওঁলোকৰ মনত লগাকৈ তেওঁলোকক দুখ দিম। হাই হাই, মই কেনে ভগ্ন হ'লো, মোৰ ঘা অতি কষ্টদায়ক, তথাপি মই ক'লো, এইয়ে মোৰ ৰোগ, মই তাক সহিবই লাগিব। মোৰ তম্বু নষ্ট হ'ল, মোৰ সকলো ৰছী ছিগি গ'ল, তেওঁলোকে মোৰ পুহঁতক মোৰ পৰা আঁতৰাই নিলে, তেওঁলোক আৰু জীয়াই নাথাকিব। মোৰ তম্বু আকৌ তৰিবলৈ আৰু মোৰ তম্বুৰ কাপোৰ তুলিবলৈ আৰু কোনো নাই, কিয়নো ৰখীয়াসকল পশুৰ তুল্য হ'ল। আৰু তেওঁলোকে জিহুৱাক নিবিচাৰিলে। এইকাৰণে তেওঁলোকে মংগল পোৱা নাই, তেওঁলোকৰ আটাই যাক গোট গোট হৈ গ'ল। চোৱা, খবৰৰ গোচৰবোৰ আহি পৰিছে, উত্তৰ দিশৰ পৰা এক ভয়ানক ভূমিকম্প আহি আছে, যিহুদাৰ নগৰবোৰক ধ্বংসৰ স্থান আৰু শিয়ালৰ বাসস্থান কৰিবলৈ। হে জিহুৱা, মই জানো যে মানুহৰ গতি নিজ অধিকাৰত নাথাকে, নিজ খোজ স্থিৰ কৰিবলৈ খোজ চলাওঁতা জনাৰ শক্তি নাই। হে জিহুৱা, মোক কেৱল ন্যায়েৰে শুধৰুৱা, কিন্তু ক্ৰোধেৰে নহয়, নহলে মোক গ্ৰাস কৰিব। যি জাতিবোৰে তোমাক নাজানে আৰু যি গোষ্ঠীবোৰে তোমাৰ নামত প্ৰাৰ্থনা নকৰে, তেওঁলোকৰ ওপৰত তোমাৰ ক্ৰোধ ঢালা, কিয়নো তেওঁলোকে জাকুবক গ্ৰাস কৰিলে আৰু তাৰ বাসস্থান ধ্বংস কৰিলে।